বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰত ৰত্ন সন্মানসমূহ প্ৰদান কৰিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডমিত্ৰো কুলেবাই কালি নতুন দিল্লীত ৰাছিয়া ইউক্ৰেইনৰ সংঘৰ্ষ আৰু ইয়াৰ ব্যাপক প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে। অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। ভাৰতীয় নৌসেনাই সামুদ্ৰিক ডকাইতিৰ এটা প্ৰচেষ্টা ব্যৰ্থ কৰিছে আৰু ভাৰতৰ এন চিক্কি ৰেড্ডী আৰু বি সুমিত কুমাৰে মাদ্ৰিদ স্পেইন মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰত ৰত্ন সন্মানসমূহ প্ৰদান কৰিব। প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিং আৰু পি ভি নৰসিংহ ৰাও, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ আৰু বিশিষ্ট বিজ্ঞানী এম এছ স্বামীনাথনক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হ'ব। প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানীকো দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হ'ব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডমিত্ৰো কুলেবাই কালি নতুন দিল্লীত ৰাছিয়া ইউক্ৰেইনৰ সংঘৰ্ষ আৰু ইয়াৰ ব্যাপক প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে। ডঃ জয়শংকৰে সামাজিক মাধ্যমযোগে কয় যে তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজড়িত গোলকীয় আৰু আঞ্চলিক বিষয়সমূহ লৈ আলোচনা কৰে। তেওঁ লগতে ইউক্ৰেইনৰ সৈতে দ্বিপাক্ষিক সহযোগিতাকে ধৰি সামগ্ৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ প্ৰকাশ কৰে। ডঃ জয়শংকৰে কয় যে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰীগৰাকীৰ ভ্ৰমণে দেশখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ সম্যক ধাৰণা লাভ কৰাৰ সুযোগ প্ৰদান কৰিছে। ডঃ জয়শংকৰে কয় যে শেহতীয়াকৈ তেওঁলোকৰ মাজত বিভিন্ন পৰ্যায়ত আলোচনা অনুষ্ঠিত হৈছে আৰু এই আলোচনাৰ পৰা দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কই গতি লাভ কৰিছে। বিদেশ মন্ত্ৰালয়ে কৈছে যে বিদেশ মন্ত্ৰীদ্বয়ৰ মাজৰ বৈঠকত গঠনমূলক আলোচনা আৰু ভাৰত আৰু ইউক্ৰেইনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ ভিতৰত বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, প্ৰতিৰক্ষা, কৃষি, স্বাস্থ্য, সংস্কৃতি আৰু শিক্ষা অন্যতম। দুয়োগৰাকী মন্ত্ৰীয়ে বাণিজ্য, অৰ্থনীতি, প্ৰযুক্তি, উদ্যোগী, বৈজ্ঞানিক আৰু সাংস্কৃতিক বিষয়ক ভাৰত ইউক্ৰেইন আন্তঃ চৰকাৰী আয়োগ আৰু ইয়াৰ কাৰ্যগোটসমূহৰ সৈতে জড়িত বিষয়সমূহক লৈও সুকীয়াকৈ আলোচনা কৰে। দুয়োপক্ষই চলিত বৰ্ষত আন্তঃ চৰকাৰী কমিটীৰ সপ্তম বৈঠক আয়োজিত কৰাৰ সপক্ষে মত পোষণ কৰে। মন্ত্ৰালয়ে কয় যে আঞ্চলিক আৰু গোলকীয় বিষয়ক লৈ মত বিনিময়ৰ সময়ত ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা সংঘৰ্ষ আৰু ইয়াৰ শান্তিপূৰ্ণ সমাধানৰ বিষয়টো লৈও বিশদভাৱে আলোচনা কৰা হয়। অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। এই পৰ্যায়ত যোৰহাট, লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ আৰু কাজিৰঙাত ভোটগ্ৰহণ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 36গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছে। বিজেপিয়ে 5খন আসনৰ আটাইকেইখনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে 4খন আসনত প্ৰাৰ্থী থিয় কৰোৱাইছে আৰু ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াইছে। বিজেপিৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, কামাখ্যা প্ৰসাদ তাছা আৰু তপন কুমাৰ গগৈ, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত কুমাৰ দত্তই এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন বিধায়িকা ৰজলিনা তিৰ্কিয়েও মনোনয়ন পত্ৰ দাখিল কৰিছে। ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অৱতীৰ্ণ হৈছে। ইফালে ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ বাবেও মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শিলচৰ আৰু নগাঁওকে ধৰি 5টা সমষ্টিত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। সমাগত লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে কালি 5গৰাকী প্ৰাৰ্থীৰ আন এখন তালিকা প্ৰকাশ কৰিছে। দলে ৰাজস্থানৰ ভিলৱাৰাৰ পৰা চি পি যোশীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে দামোদৰ গুৰ্জাৰক ৰাজাছমণ্ড লোকসভা আসনখনৰ পৰা প্ৰাৰ্থী হিচাপে থিয় কৰোৱাইছে।
আপোনাৰ ভোট, আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় নৌসেনাই সামুদ্ৰিক ডকাইতিৰ এটা প্ৰচেষ্টা ব্যৰ্থ কৰিছে। ইৰাণৰ অল কম্বৰ 786 নামৰ মাছ ধৰা জাহাজখনক জলদস্যুই ঘেৰি ধৰা বুলি সম্ভেদ লাভ কৰাৰ পিছত ভাৰতীয় নৌসেনাৰ 2খন জাহাজ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। জলদস্যুৰ কবলত পৰাৰ সময়ত ইৰাণৰ মাছ ধৰা জাহাজখন চকোট্ৰাৰ পৰা প্ৰায় 90 নটিকেল মাইল দক্ষিণ পশ্চিমত আছিল আৰু 9 জন সশস্ত্ৰ জলদস্যুই জাহাজখনত আৰোহণ কৰা বুলি জানিব পৰা গৈছিল। আমালৈ বাতৰি অহাৰ পৰলৈকে ইৰাণৰ জাহাজখনৰ চালক দলৰ সদস্যসকলক ৰক্ষা কৰাৰ বাবে ভাৰতীয় নৌসেনাৰ অভিযান অব্যাহত আছিল। আয়কৰ বিভাগে কংগ্ৰেছক 1,823 কোটি টকা পুনৰ উদ্ধাৰৰ এখন নতুন জাননী প্ৰেৰণ কৰিছে। ইপিনে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই এই বুলি অভিযোগ কৰিছে যে প্ৰধান বিৰোধী দলটোক হাৰাশাস্তি কৰাৰ বাবে তথ্য প্ৰযুক্তি বিভাগটোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীখাৰ্গেই কয় যে আয়কৰ বিভাগে ইতিমধ্যেই কংগ্ৰেছৰ একাউণ্টৰ পৰা 135 কোটি টকা উলিয়াইছে। এই ধনখিনি আছিল দলে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা পুঁজি। আনহাতে বিজেপিয়ে কৈছে যে আয়কৰ বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কংগ্ৰেছে তেওঁলোকৰ নিজৰেই হতাশাক প্ৰতিফলিত কৰিছে। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্ৰ ছৈয়দ জাফৰ ইছলামে কয় যে কৰ দাখিল অথবা আপীল কৰাৰ সঠিক প্ৰক্ৰিয়া মানি চলাৰ ক্ষেত্ৰত কংগ্ৰেছ বিফল হৈছে। তেওঁ কয় যে পঞ্জীয়নভুক্ত যিকোনো ৰাজনৈতিক দলৰ বাবে প্ৰতিবছৰে আয়কৰ ৰিটাৰ্ণ দাখিল কৰাটো বাধ্যতামূলক। কংগ্ৰেছে চৰ্তাৱলীসমূহ উলংঘা কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে দলটোৱে অকল আয়কৰ ৰিটাৰ্ণ দাখিল কৰাত পলম কৰাই নহয় বৰং তেওঁলোকৰ আয়ো ভুলকৈ উপস্থাপন কৰিছে। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ CBIয়ে যোৱা 5 জানুৱাৰীত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ এটা দলক কৰা আক্ৰমণৰ ঘটনা সন্দৰ্ভত পশ্চিমবংগৰ উত্তৰ 24 পৰগণা জিলাৰ সন্দেশখালী অঞ্চলৰ চাৰ্বেৰিয়াৰ 13 জন লোকলৈ জাননী প্ৰেৰণ কৰিছে। এই ঘটনা সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ নেতা শ্বেখ শ্বাহজাহানক CBIয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলত আজিৰে পৰা বিজুলী ঢেৰেকনিৰে ধুমুহা বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে। ওড়িশা, পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয়া অঞ্চল, ঝাৰখণ্ড আৰু বিহাৰৰ কেতবোৰ ঠাইত পাতলীয়াৰ পৰা মাজুলীয়া বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। এই সময়ছোৱাত জম্মু কাশ্মীৰ, গিলগিট, মুজাফৰাবাদ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ ঠাই বিশেষে বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ এন চিক্কি ৰেড্ডি আৰু বি সুমিত কুমাৰে মাদ্ৰিদ স্পেইন মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। চিক্কি ৰেড্ডি আৰু সুমিত কুমাৰৰ যুটীটোৱে কালি কোৱাৰ্টাৰ ফাইনেলত ইণ্ডোনেছিয়াৰ লিছা অয়ু কুছুমাৱতী আৰু ৰেহান কুছাৰজন্তুৰ যুটীটোক 21-14, 11-21, 17-21 গেমত পৰাস্ত কৰে। ভাৰতীয় যুটীটো আজি ছেমিফাইনেলত ইণ্ডোনেছিয়াৰ ৰিনভ ৰিভাল্ডি আৰু পিথামেণ্টাৰীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অৱশ্যে ভাৰতৰ আগশাৰী খেলুৱৈ পি ভি সিন্ধু প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ পৰা বাহিৰ হৈছে। সিন্ধু কালি প্ৰতিযোগিতাৰ এখন খেলত থাইলেণ্ডৰ ছুপাৰিণ্ডা কাটেথঙৰ হাতত 26-24, 17-21, 20-22 গেমত পৰাজিত হয়। ধ্ৰুৱ কপিলা আৰু এম আৰ অৰ্জুনৰ ভাৰতীয় পুৰুষ যুটীটো ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ জি আৰ আৰিফ আৰু ৰয় কিং য়াপৰ হাতত 19-21, 23-21, 17-21 গেমত পৰাভূত হয়। একেদৰে মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ তানিশা ক্ৰাফ্টো আৰু অশ্বিনী পোনাপ্পাৰ যুটীটো টাইৱানৰ লি চিয়াচিন আৰু টেন চুনৰ হাতত 13-21, 19-21 গেমত পৰাভূত হয়। কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 7 উইকেটত পৰাস্ত কৰে। খেলখনত বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বিৰাট কোহলিৰ 83 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 182 ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতা দলে 16 অভাৰ আৰু 5টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। কলকাতাৰ হৈ ভেংকটেশ আয়াৰে 30টা বলত 50 ৰাণ কৰে। কলকাতা নাইট ৰাইডাৰ্ছে এইবাৰৰ আই পি এলৰ এতিয়ালৈকে খেলা 2খন মেচৰ 2খনতেই জয়ী হৈছে। আনহাতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 3খন খেলৰ 1খনত জয়ী হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰত্ন সন্মানসমূহ প্ৰদান কৰিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডমিত্ৰ কুলেবাই কালি নতুন দিল্লীত ৰাছিয়া ইউক্ৰেইনৰ সংঘৰ্ষ আৰু ইয়াৰ ব্যাপক প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে। অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। ভাৰতীয় নৌসেনাই সামুদ্ৰিক ডকাইতিৰ এটা প্ৰচেষ্টা ব্যৰ্থ কৰিছে আৰু ভাৰতৰ এন চিক্কি ৰেড্ডি আৰু বি সুমিত কুমাৰে মাদ্ৰিদ স্পেইন মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।